এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যজুৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰথমবাৰৰ বাবে এটা পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। গৃহৰক্ষী আৰু বিভিন্ন পদৰ বিষয়াকে ধৰি 74,000ৰো অধিক অসম আৰক্ষীৰ বিষয়া জোৱানক নিয়োগ কৰা হৈছে। ইপিনে আন্তঃৰাজ্যিক আৰু আন্তঃজিলা সীমান্তত CCTV নিৰীক্ষণৰ ব্যৱস্থাৰ উপৰিও তালাচী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। ৰাজ্যৰ 134টা সীমান্ত পহৰা চকীত অহৰ্নিশে ফ্লাইং স্কোৱাডে সূক্ষ্মভাৱে তালাচী অভিযান চলাই আছে। বিভিন্ন স্থানত চলোৱা অভিযানত বিভিন্ন সামগ্ৰীৰ লগতে নগদ ধনো জব্দ কৰা হৈছে। জালুকবাৰী আৰক্ষীয়ে ষ্টেটিক ছাৰ্ভিলেন্স দলৰ সৈতে চলোৱা যৌথ অভিযানত কালি জালুকবাৰী উৰণ সেতুৰ সমীপত এজন মটৰচাইকেল আৰোহীৰ পৰা নগদ 26 লাখ টকা জব্দ কৰে। তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ বাঙালীপাৰাত কালি নিশা ফ্লাইং স্কোৱাডে চলোৱা এটা অভিযানত 6,12,550 টকা জব্দ কৰা হয়। টংলাৰ পৰা তামোলপুৰ অভিমুখে আহি থকা এখন বাহনত তালাচী চলাওঁতে উপযুক্ত নথিপত্ৰ অবিহনে অনা এই ধনখিনি জব্দ কৰা হয়। সমাগত বিধানসভা নিৰ্বাচন সম্পৰ্কে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ নতুন ATC টাৱাৰৰ সন্মিলন কক্ষত কালি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ডিব্ৰুগড়, চাবুৱা, লাহোৱাল আৰু খোৱাং বিধানসভা সমষ্টিৰ ব্যয় পৰ্যবেক্ষক আদৰ্শ তিৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় ঔদ্যোগিক সংৰক্ষিত বাহিনী, আয়কৰ বিভাগ, SGST, বেংক, বিমান বন্দৰ কৰ্তৃপক্ষ আৰু ব্যয় নিৰীক্ষণ গোটৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত ব্যয় পৰ্যবেক্ষকগৰাকীয়ে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সকলোকে সৰ্বাধিক সতৰ্কতা অৱলম্বন কৰি সকলো দিশতে তীক্ষ্ণ নজৰ ৰাখিবলৈ আহ্বান জনায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে কালি নমো এপৰ মাধ্যমেৰে মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত অসমৰ দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ দিয়ে। বিগত এটা দশকত অসমৰ ৰূপান্তৰৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিয়ে NDAৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰ আৰ্হিৰ সফলতাকে প্ৰতিফলিত কৰে। অসমৰ জনসাধাৰণ আৰু 5 বছৰৰ বাবে এনে NDA মিত্ৰজোঁটৰ সমৰ্থন আগবঢ়াই উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিবলৈ সাজু বুলি তেওঁ আস্থা প্ৰকাশ কৰে। বিজেপি চৰকাৰৰ সাফল্যৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অসম বিগত 10 বছৰত সন্ত্ৰাসবাদৰ পৰা মুক্ত হৈছে আৰু ৰাজ্যখনত বিভিন্ন ক্ষেত্ৰত ন ন সুযোগৰ সৃষ্টি হৈছে। তেওঁ লগতে কংগ্ৰেছে ইয়াৰ শাসনকালত শান্তি শৃংখলা বৰ্তাই ৰখাত ব্যৰ্থ হোৱা বুলি অভিযোগ তোলে। কংগ্ৰেছৰ শাসনকালত শান্তি শৃংখলাজনিত পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ ভালেসংখ্যক যুৱক যুৱতীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল বুলিও মন্তব্য কৰে। বড়ো শান্তি চুক্তি সম্পাদনৰ পাছত হোৱা উন্নয়নৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অঞ্চলটোৰ ভালেসংখ্যক যুৱক যুৱতীয়ে সংঘৰ্ষৰ পৰিৱৰ্তে প্ৰগতিৰ পথ বাছি লৈছে আৰু সুস্থিৰতাৰ পৰিৱেশৰ বাবে শিক্ষা, কৰ্মসংস্থাপন আৰু উদ্যমশীলতাৰ ক্ষেত্ৰত সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হৈছে। ইপিনে প্ৰধানমন্ত্ৰীগৰাকীয়ে মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ তৃণমূল কৰ্মীৰ মনোবল বৃদ্ধি কৰা বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পবিত্ৰ মাৰ্ঘেৰিটাই জানিবলৈ দিয়ে।
নিৰ্মলা সীতাৰমন ডাঙৰণী, ভাৰতৰ বিত্তমন্ত্ৰী ডাঙৰণী, এগৰাকী আমাৰ সফল কাৰ্যকৰ্তা, তেখেত আহিব। আমাৰ সংকল্প পত্ৰ কাইলৈ আমি ৰাজ্যৰ বাবে উন্মোচন কৰিম। আৰু এইখিনিতে আপুনি আৰু এটা প্ৰশ্ন কৰিছিল যে আমি সময়ত এইটো লৈ যাম যে আমি সংকল্প পত্ৰ আজিৰ পৰা 5 বছৰ আগতে 21 চনত ৰাইজৰ বাবে আগবঢ়াইছিলো, কিদৰে আমি সংকল্পবিলাকক সিদ্ধিলৈ ৰূপান্তৰিত কৰিলো সেই কথাও আমি পৰৱৰ্তী সময়ত লৈ যাম। কাৰণ চাওক, ইন দ্য লাষ্ট সংকল্প পত্ৰ
বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 8 দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱ হৈ উঠিছে। শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ধেমাজিৰ গোগামুখ আৰু বিশ্বনাথৰ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে অসমত উপস্থিত হ'ব। 6 এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে মৰাণ, বৰপেটা আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। কাইলৈ কংগ্ৰেছৰ নেত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাভিজো অসমলৈ আহিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।